বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘু লোকৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধৰ্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। পৰ্যটন মন্ত্ৰালয়ে আজি কৈছে যে ভাৰতক 365 দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ইয়াৰ ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰে দেশত খেলো ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ 1,250 খেলো ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত জম্মু কাশ্মীৰৰ নিৰাপত্তাৰ দিশটোৰ লগতে নিৰাপত্তাজনিত অন্যান্য বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই অঞ্চলটোত শান্তি আৰু স্থিৰতা কৌশলসমূহ পুনৰীক্ষণ কৰাৰ বাবে এই বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সঞ্চালক সদানন্দ দাতে, বি এছ এফৰ মুৰববী দলজিৎ সিং চৌধুৰী আৰু অন্যান্য বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বিৰোধী দলসমূহে জগদীপ ধনখড়ৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। উপসভাপতি হৰিবংশে এই কাৰ্য অসন্মানজনক, অধিক ত্ৰুটিপূৰ্ণ, খৰখেদাকৈ লোৱা সিদ্ধান্ত আৰু ৰাজ্যসভাৰ সভাপতিগৰাকীৰ সন্মান হানি কৰাৰ চেষ্টা কৰা বুলি অভিহিত কৰিছে। তেওঁ লগতে এই কাৰ্যক সাংবিধানিক প্ৰতিষ্ঠানক ধ্বংস কৰাৰ অভিপ্ৰায় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ৰাজ্যসভাৰ সভাপতিগৰাকীক অপহৰিত কৰাৰ বাবে চলিত মাহৰ 10 তাৰিখে কমেও 60 ৰাজ্যসভাৰ বিৰোধী সদস্যই তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল। বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘু লোকৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধৰ্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্ৰীসিঙে কয় যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত অস্থাকিতা গোচৰ ৰুজু কৰা হৈছে আৰু এতিয়ালৈকে 70 লোকক আটক কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে সংখ্যালঘুকে ধৰি সকলো ধৰণৰ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব আৰু এই দায়িত্ব সেই দেশৰ চৰকাৰে উপযুক্তভাৱে পালন কৰিব বুলি ভাৰত আশাবাদী। ভাৰতৰ এই স্থিতিৰ বিষয়ে যোৱা 9 ডিচেম্বৰত ঢাকা ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বাংলাদেশ চৰকাৰক জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে কয় যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰীমহলে কয় যে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2023 বৰ্ষৰ তুলনাত চলিত বৰ্ষত এই ভাড়াৰ পৰিমাণ হ্ৰাস পাইছে। তেওঁ দাবী কৰে যে প্ৰতি কিলোমিটাৰ হিচাপত ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়া বিশ্বৰ আন বিমান পৰিবহণ সংস্থাৰ ভাড়াতকৈ কম। মন্ত্ৰীগৰাকীয়ে কয় যে যাত্ৰীৰ ভাড়া নিৰূপণৰ সময়ত বিমান সংস্থাসমূহক যাত্ৰীসকলৰ স্বাৰ্থৰ কথা মনত ৰাখিবলৈ কোৱা হয়। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিমান ভাড়া নিৰীক্ষণ গোটে যোৱা উৎসৱৰ সময়ছোৱাত বিভিন্ন ব্যক্তিগত বিমান পৰিবহণ সংস্থাৰ ঘৰুৱা বিমান সেৱাৰ ভাড়া নিৰীক্ষণ কৰিছিল আৰু সেই সময়ত কোনো অস্বাভাৱিক বিমান ভাড়াৰ বিষয়ে দৃষ্টিগোচৰ হোৱা নাছিল। বিশ্বৰ 26 দেশে ভাৰতীয় পৰ্যটকসকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। আজি ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই কথা প্ৰকাশ কৰি কয় যে ভাৰতীয় পাছপৰ্টধাৰী নাগৰিকৰ বাবে বিশ্বৰ 40 দেশে সেই দেশসমূহত প্ৰৱেশ কৰাৰ পাছতে ভিছা প্ৰদানৰ সুবিধা আগবঢ়াইছে। ইয়াৰ বিপৰীতে ভাৰতে নেপাল, ভূটান আৰু মালদ্বীপৰ নাগৰিকৰ বাবে ভাৰতত ভিছাবিহীন প্ৰৱেশৰ সুবিধা আগবঢ়ায়। তেওঁ লগতে কয় যে ভাৰতলৈ পৰ্যটন, চিকিৎসা আৰু ব্যৱসায়িক কাৰণত অহা মালদ্বীপৰ নাগৰিকক পূৰ্ববৰ্তী ছমাহত 90 দিনতকৈও কম দিন ভাৰতত অতিবাহিত কৰাৰ চৰ্তত ভাৰতত ভিছাবিহীন প্ৰৱেশৰ সুবিধা আগবঢ়োৱা হয়। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে কাইলৈৰ পৰা 3-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মৰিছাছলৈ যাব। সেই দেশৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগুলামৰ নেতৃত্বত মৰিছাছত নতুন চৰকাৰ গঠনৰ পাছত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ বাবে এয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। এই ভ্ৰমণত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ নিয়মীয়া আদান প্ৰদান অব্যাহত ৰখাৰ লগতে গ্লোবেল ছাউথৰ দায়বদ্ধতা, আফ্ৰিকাৰ বাবে থকা নীতি আৰু সাগৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ প্ৰতিফলিত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ পুলক গগৈ। পৰ্যটন মন্ত্ৰালয়ে আজি কৈছে যে ভাৰতক 365 দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ইয়াৰ ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত জানিবলৈ দিয়ে যে পৰ্যটনক বিকশাই তোলাৰ বাবে দেখো আপনা দেশকে ধৰি আন ভালেমান পদক্ষেপৰ জৰিয়তে জনপ্ৰিয় নোহোৱা পৰ্যটন ক্ষেত্ৰক জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশেখাৱতে কয় যে মন্ত্ৰালয়ে পৰ্যটন ক্ষেত্ৰসমূহক পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ বহনক্ষম উন্নয়ন সাধন কৰিবলৈ স্বদেশ দৰ্শন আঁচনিক স্বদেশ দৰ্শন 2.0 নামেৰে পুনৰ প্ৰৱৰ্তন কৰিছে। মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ সমীপৰ কাৰাঞ্জাত কালি সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ঘটনাত 3 নিৰাপত্তাৰক্ষীকে ধৰি মুঠ 13 লোকে প্ৰাণ হেৰুৱায়। এই পৰ্যন্ত 2 লোক সন্ধানহীন হৈ আছে বুলি এটা সূত্ৰত প্ৰকাশ পাইছে। এই ঘটনাত প্ৰধানমন্ত্ৰী মোদীয়ে দুখ প্ৰকাশ কৰিছে। তেওঁ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ 2,00,000 আৰু আহত প্ৰতিগৰাকীলৈ 50,000 সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীজেও নাও দুৰ্ঘটনাত নিহত লোকসকলৰ নিকটাত্মীয়লৈ 500,000 সাহায্য আগবঢ়োৱা ঘোষণা কৰিছে। ভাৰতীয় নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি মুম্বাইৰ কাৰাঞ্জাত ইঞ্জিনৰ পৰীক্ষা চলাই থকা সময়ত নৌসেনাৰ এখন স্পীডবোটে এখন যাত্ৰীবাহী ফেৰী খুন্দিয়ায়। ফেৰীখনে গেটৱে অব ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যাত্ৰী কঢ়িয়াই নিছিল। নৌসেনাৰ 4 হেলিকপ্টাৰ, 11 জাহাজ, উপকূলৰক্ষী বাহিনীৰ 1 নাও আৰু নৌ আৰক্ষীৰ 3 উদ্ধাৰকাৰী নাৱে উদ্ধাৰ অভিযান চলাই এতিয়ালৈকে 105 যাত্ৰীক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত খেলো ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ 1,250 খেলো ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনায় যে কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই আহিছে। খেলো ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ দেশতে 323 ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কাবাডী, খো খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেলো ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্ৰীড়া মন্ত্ৰালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই জনায় যে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ উপৰি ক্ৰীড়া উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাক সাহায্য প্ৰদান আঁচনি, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত বিজয়ী খেলুৱৈ আৰু প্ৰশিক্ষকক বিশেষ পুৰস্কাৰ তথা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ আদি সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰিছে। বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘু লোকৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধৰ্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। পৰ্যটন মন্ত্ৰালয়ে আজি কৈছে যে ভাৰতক 365 দিনেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ে ইয়াৰ ৱেবছাইট, সামাজিক মাধ্যমযোগে প্ৰচাৰকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰে দেশত খেলো ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ 1,250 খেলো ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত।